এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে জিলাসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, ঠায়ে ঠায়ে আৰক্ষীৰ তালাচী, এছ এছ বিৰ সঞ্চালক প্ৰধানৰ ভাৰত ভূটান সীমান্ত পৰিদৰ্শন আৰু ৰাজ্যজুৰি ঈদ উল ফিতৰ উলহ মালহেৰে পালন। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি দলগাঁও সমষ্টিৰ বাবে সুশ্ৰী কৃষ্ণা সাহাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে। আনহাতে চিচিবৰগাঁও সমষ্টিত জীৱন গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিখন জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কামৰূপ জিলাতো জিলা আৰক্ষী প্ৰশাসনে জিলাখনৰ ছটা বিধানসভা সমষ্টি নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী জোৱানে দিনে নিশাই তালাচী চলাই আছে। জিলাখনত নটা অৰ্ধসামৰিক বাহিনীৰ জোৱানে একেলগ হৈ আৰক্ষীৰ লগতে নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিছে। ছটা বিধানসভা সমষ্টিৰ 1555টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত স্পৰ্শকাতৰ কেন্দ্ৰসমূহত উপস্থিত হৈ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক সুভাষীষ বৰুৱাই তন্নতন্নকৈ তদাৰক কৰিছে। এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগুৱে এইদৰে কয়।
As we all know that the Assam State Assembly election is to be held on 9th of April. So accordingly, we have planned it properly so that no untoward incident happens. For that, we have 54 SSTs. Apart from that, we have our own flying squads at different interstate borders and also interstate borders, inter-district borders. And in order to support the people so that no untoward incident happens, our DC sir, SSP sir concerned, our circle officers and local police, we have all conducted interstate border meetings also. We have been to places, interior places, remote places, where in order to aware the people, we have talked with the local people. And as of now, everything is smooth. And we believe that in upcoming days, we'll work on it so that the entire process of elections is conducted smoothly. That's it.
ইপিনে বিধানসভা নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভিযোগ আৰু তথ্য ৰাইজে দাখিল কৰিব পৰাকৈ বৰপেটা জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষসহ ফোন নম্বৰ মুকলি কৰিছে। জিলা প্ৰশাসনে জাননীযোগে উল্লেখ কৰা অনুসৰি নিৰ্বাচন সম্পৰ্কীয় যিকোনো তথ্য আৰু অভিযোগ টোল ফ্ৰী নম্বৰ 1950ৰ জৰিয়তে দিব পাৰিব। তদুপৰি 9181173954 আৰু 9864643089 নম্বৰ দুটাৰ জৰিয়তেও অভিযোগ আৰু তথ্য দিব পাৰিব। গোৱালপাৰা জিলা আৰু আৰক্ষী প্ৰশাসনেও সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। আৰক্ষী জোৱানসকলে জিলাখনৰ 5টা স্থানত ৰুট মাৰ্চ কৰে। এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই এইদৰে কয়।
আজি আপুনি দেখিছে আমি ইয়াত এটা ৰুট মাৰ্চ আমি কৰিছোঁ আৰু বিভিন্ন ঠাইত আমাৰ হৈ আছে। এটা সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমাৰ এই ৰুট মাৰ্চটো কৰা হৈছে। এটা পিচফুল এটমছফিয়াৰ যাতে ইলেকশ্যনটো কণ্ডাক্ট কৰিব পাৰি তাৰ পৰিপ্ৰেক্ষিতত আমি বিভিন্ন পদক্ষেপ লৈছোঁ। তাৰে ভিতৰত ৰুট মাৰ্চ, পেট্ৰলিং, চেকিং, অন্যান্য এক্টিভিটিবিলাক আমাৰ কৰি থকা হৈছে যাতে আমি ফ্ৰী ফেয়াৰ আৰু পিচফুল ইলেকশ্যন কণ্ডাক্ট কৰিব পাৰোঁ। পৰিৱেশ শান্তিপূৰ্ণ, যাতে এই শান্তিপূৰ্ণ পৰিৱেশ অটুট থাকে তাৰ কাৰণে আমি যিখিনি পদক্ষেপ আমি ল'ব লাগে গোটেইখিনি আমি লৈ আছোঁ।
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান চলাই থকাৰ লগতে মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। পৰহিলৈ মনোনয়ন দাখিলৰ অন্তিম দিন। পৰহিলৈ অগ্ৰব প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাকে ধৰি এন ডি এৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। কালি বিজেপিৰ উপৰি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ প্ৰায় আটাইকেইখন জিলাৰ কেইবাটাও সমষ্টিত কালি 109গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। এতিয়ালৈকে 116গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি মুদৈবৰীত দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত মণ্ডল কাৰ্যালয় উদ্বোধন কৰে। এই কাৰ্যসূচীত মঙলদৈৰ বিধায়ক প্ৰশান্ত দাস, টংলাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। বিজেপিৰ নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডত মণ্ডল কাৰ্যালয় মুকলি কৰে। কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী জোছৰাং ব্ৰহ্মই আজি সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সময়ত বি টি আৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ঘনশ্যাম দাস আৰু দলৰ শীৰ্ষ নেতা দয়াল শৰণীয়া উপস্থিত থাকে। অহা 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে চলা প্ৰচাৰ আৰু ভুৱা বাতৰি ৰোধ কৰিবলৈ নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে। আয়োগে স্পষ্ট কৰি দিছে যে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে টেলিভিশন, ৰেডিঅ', ই পেপাৰ, বাল্ক এছ এম এছ আৰু কোনো সামাজিক মাধ্যমৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰাৰ পূৰ্বে মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি এম চি এম চিৰ পৰা আগতীয়াকৈ অনুমতি লোৱাটো বাধ্যতামূলক। এই নিৰ্দেশ উলংঘা কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰা হৈছে। বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এতিয়াৰে পৰা মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁলোকৰ ব্যৱহৃত প্ৰতিটো সামাজিক মাধ্যমৰ একাউণ্টৰ সঠিক তথ্য শপতনামাত উল্লেখ কৰিব লাগিব। প্ৰাৰ্থীসকলৰ অনলাইন কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰখা আৰু ভুৱা প্ৰচাৰ বন্ধ কৰাৰ বাবে নিৰ্বাচন আয়োগে এই ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচনৰ সময়ত সামাজিক মাধ্যমত বিয়পি পৰা ভুৱা বাতৰি আৰু পেইড নিউজ ৰোধ কৰিবলৈ জিলা পৰ্যায়ত এম চি এম চিয়ে 24 ঘণ্টাই চকু ৰাখিব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এছ এছ বিৰ সঞ্চালক প্ৰধান সঞ্জয় সিংহালে আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙাৰ 64 নম্বৰ বাহিনীৰ অন্তৰ্গত সীমান্ত চকী পৰিদৰ্শন কৰে। ভ্ৰমণকালত সঞ্চালক প্ৰধানগৰাকীয়ে দৰঙাৰ ভূটান গেটত নৱনিৰ্মিত সীমান্ত তালাচী কেন্দ্ৰৰ কাম কাজৰ অগ্ৰগতি আৰু ইয়াৰ কাৰ্যক্ষমতাৰ বুজ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে ভূটানৰ বিশিষ্ট ব্যক্তি তথা তামোলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে সৌহাৰ্দ্যমূলক আলোচনাতো মিলিত হয়। ৰাজ্যজুৰি আজি পবিত্ৰ ঈদ উল ফিতৰ উলহ মালহেৰে পালন কৰা হৈছে। মাহজোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ পালন কৰিছে। ঈদ উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত পবিত্ৰ নামাজ অনুষ্ঠিত হয়। গুৱাহাটীৰ গাৰিগাঁও ঈদগাহ ময়দান, জালুকবাৰী, মাছখোৱা, ইছলামপুৰ, হাতীগাঁও, হিজুবাৰী ঈদগাহ, পাঞ্জাবাৰী, দক্ষিণগাঁওকে ধৰি বিভিন্ন ঈদগাহ মছজিদসমূহত নামাজ অনুষ্ঠিত হয়। নৱগিৰি জামে মছজিদতো ঈদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰো বিভিন্ন স্থানত পুৱাৰে পৰা ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। শিলচৰ চহৰৰ মূল ঈদগাহ ইটাখোলা ঈদগাহতো সমূহীয়া নামাজ পঢ়া হয়। চিৰাং জিলাৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদত সমূহীয়া নামাজৰ জৰিয়তে বিশ্ব শান্তিৰ হকে প্ৰাৰ্থনা কৰা হয়। শ্ৰীভূমি জিলাৰ ঐতিহাসিক কৰিমগঞ্জ নগৰ ঈদগাহ ময়দানত আজি পুৱাতে অনন্য ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হয় আৰু গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয় ভাৱ তথা শৃংখলাৰ মাজেৰে ঈদৰ নামাজ কৰা হয়। বৰপেটা জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰিছে। ধুবুৰী জিলাৰ 11 নম্বৰ ৱাৰ্ডৰ ঈদগাহ ময়দানত প্ৰায় 10,000 লোক সমবেত হৈ ঈদৰ সমূহীয়া নামাজত অংশ লয়। ঈদগাহ ময়দানত বাহাদুৰ তাৰীৰ জামে মছজিদত ঈদৰ বায়ান আগবঢ়োৱাৰ লগতে ঐক্য, ভাতৃত্ববোধ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়। প্ৰতিকূল বতৰৰ মাজতো ঈদগাহ ময়দানসমূহত সমূহীয়া নামাজ পঢ়িবলৈ অহা লোকসকল সমবেত হয়। এই নামাজৰ জৰিয়তে বিশ্ব শান্তি আৰু সমাজৰ সকলো লোকৰ মাজত একতা আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰাৰ বাবে প্ৰাৰ্থনা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱে আত্মনিয়ন্ত্ৰণ, সেৱা আৰু দৰিদ্ৰ তথা অৱহেলিত লোকসকলৰ প্ৰতি সহানুভূতিৰ বাৰ্তা প্ৰেৰণ কৰে। এই উৎসৱে প্ৰেম, ভাতৃত্ব আৰু শান্তিৰ বাৰ্তাও বহন কৰে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে দেশৰ জনসাধাৰণৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধৰ ভাৱৰ সঞ্চাৰ কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ঈদ উল ফিতৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই এই পবিত্ৰ উৎসৱে সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ডমিনিকান ৰিপাব্লিকত আয়োজিত অনলাইন বিশ্ব কবিতা মহোৎসৱত আজি অসমৰ 6 গৰাকী বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ লগতে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ বুয়েনছ আইৰেছৰ পৰা অবিৰত 24 ঘণ্টাজুৰি সম্প্ৰচাৰ কৰা হৈছে। মহোৎসৱত অসমৰ 6 গৰাকী কবিৰ কবিতা আধা ঘণ্টাৰ বাবে সম্প্ৰচাৰ কৰা হয়। বিশিষ্ট কবি ৰাজীৱ বৰুৱাই অসমীয়া ভাষাৰ সমন্বয়ক হিচাপে অংশ লোৱা এই মহোৎসৱত ডঃ লুৎফা হানুম চেলিমা বেগম, ৰাজীৱ বৰুৱা, ডঃ এম কামালুদ্দিন আহমেদ, কুশল দত্ত, বৰ্ণালী বৰগোহাঁই আৰু ডঃ বিজয় শংকৰ বৰ্মনে অসমক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ বিভিন্ন দেশৰ কবিসকল একেখন মঞ্চত সমবেত হোৱা এই মহোৎসৱৰ 5ম সংস্কৰণৰ বিষয় হৈছে বিশ্বৰ বাবে ন্যায় আৰু সৌন্দৰ্য। 52খন দেশৰ 49টা ভাষিক আৰু অন্য গোটৰ 384গৰাকী কবিয়ে এই অনুষ্ঠানত অংশ লৈছে। আজি দিনৰ 1 বজাৰ পৰা অসমৰ কবিসকলৰ কবিতা ফেচবুক, ইউটিউব আৰু অন্যান্য মাধ্যমযোগে প্ৰচাৰ কৰা হয়। উল্লেখযোগ্য যে বিভিন্ন ভাষা, সংস্কৃতি আৰু মহাদেশৰ মাজত মানৱীয় সমন্বয় আৰু সম্প্ৰীতিৰ মনোভাৱ বিকশাই তোলাৰ লগতে কবিতাক ইতিবাচক শক্তিৰ আধাৰ হিচাপে পৰিগণিত কৰাৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী জলজলি গাঁও নিবাসী আদৰ্শ কৃষক তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী অতুল চহৰীয়াৰ যোৱা নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 73 বছৰ। চহৰীয়াৰ মৃত্যুত স্থানীয় দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু নাগৰিক সমাজে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে জিলাসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, ঠায়ে ঠায়ে আৰক্ষীৰ তালাচী, এছ এছ বিৰ সঞ্চালক প্ৰধানৰ ভাৰত ভূটান সীমান্ত পৰিদৰ্শন আৰু ৰাজ্যজুৰি ঈদ উল ফিতৰ উলহ মালহেৰে পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।